মানৱিক কৰ্মীসকলাই যৌন আচৰণৰ নিয়ম কানুন। মানৱিক কৰ্মীসকলে হন যৌন আচৰণ কৰিলে তাৰ বিৰুদ্ধে সাজাৰ ব্যৱস্থা লোৱা যাব, এনকি চৌৰিতুন বাইৰ কৰি দিব পাৰিব। এই নিয়ম কানুনগিন তাৰাতন সমকা মানি চলন ফুৰিব। মানৱিক কৰ্মীসকলতন 18 বছৰৰ সম বয়সী হনকীয়লৈ যৌন সম্পৰ্ক কৰিবাৰ অনুমতি নাই, যদিও বা ইয়ান গৰণ গান তাৰা নিজৰ দেশত যায় স্থায়ীও। তাৰা মানুষ ইবেৰ আচল বয়স নজানে হলেও ইয়ান হন বৈধ বাহানা ঐতনো। মানৱিক কৰ্মীসকলতন এগিনৰ বদলে যৌন হাম কিনিবাৰ অনুমতি নাই। ঠিয়া ফৈছে হাম হৰজ, মালচামানা আৰু সাহায্য। এনকি মালচামানা আৰু সাহায্য জেগিন মাংসৰে ৰিলিফ হিচাপে দিয়ে। তাৰা হনোদিন এই মালচামানা দিবাৰ ৱাদা দিয়ৰে অন্যজনৰ বেইজ্জত বা সুযোগ বুজি বেবাৰ এণ্ডেলে হনো আচৰণ তাৰাৰে মানি লৈতে জবৰদস্তি কৰি নভাৰিবা। যে হনো বেচাৰে যৌন হাম গৰি পাল্লাই টিয়া ফৈচা দন বা টিয়া ফুচা দিবাৰ ৱাদা দনগানো ইয়ানৰ বুটৰ চামিল। মানৱিক কৰ্মীসকলতন যাৰা মালচামানা আৰু সাহায্যফা তাৰাৰ ওৰে জোৰ দেহাইত পাৰে। ইতাল্লাই ইতাৰাতন সাহায্যৰ দৰহাৰলা মানুষতন বেছি ক্ষমতাত আহে। ইতাল্লাই মানৱিক এন জি অ'কলে তাৰাৰ কৰ্মীসকলৰে মানৱিক বিপদত পৰ্যদে এণ্ডেলে হন মানুষ লৈ যৌন সম্পৰ্ক বিলকুল গত্য নদে। এইদলীয় সম্পৰ্কয়ে মানৱিক সাজৰ ইমানদাৰীৰে আৰু বৰচাৰে কমজোৰ কৰি পেলা। যদি একজন মানৱিক কৰ্মীয়ে মনে কৰে বা সন্দেহ কৰে দে তাৰ এন জি অ' বা অন্য হনো এন জি অ'ৰ কৰ্মীয়ে যৌন আচৰণৰ নিয়ম কানুন বাঙে, তইলে তাতন তাৰ এন জি অ'ৰ নিয়ম কানুন অনুযায়ী তাৰ অফিচাৰৰে সমকা জানন ফুৰিব। মানৱিক কৰ্মীসকলতন এন একেন পৰিৱেশ তৈৰীকৰণ আৰু টিকাৰ আহন ফুৰিব, যে পৰিৱেশে যৌন আচৰণৰে বন্ধ কৰে আৰু কৰ্মীসকলৰে আচৰণ বিধি অনুযায়ী হতাবাৰ্তা সৈতে সাহস দে। মেনেজাৰ বেগুনৰ দায়িত্ব হ'লে এণ্ডেলে পৰিৱেশ টিকি থাকিবাৰ তৰিকাই তৈৰীকৰণ আৰু তৰিকাগীন বাস্তৱায়ন কৰিতে সাহায্য কৰণ।